আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি পৰিৱেশনত কুমাৰ দেৱী দাসে আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। এতিয়া প্ৰধানমন্ত্ৰীসমূহত আছে বাংলাদেশত চলি থকা হিংসাম্মক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ছাত্ৰ ছাত্ৰীৰ দেশলৈ উভতনি যাত্ৰা অব্যাহত, অসম আৰু ত্ৰিপুৰা সীমান্তৰ স্থলপথে বহুসংখ্যক বিদ্যাৰ্থীৰ প্ৰত্যাৱৰ্তন, আজিৰে পৰা নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব ঐতিহ্য সমিতিৰ 46সংখ্যক অধিৱেশন, স্বয়ং মৈদান ক্ষেত্ৰত বিশ্ব ঐতিহ্য তালিকাত স্থান লাভৰ বাবে ভাৰতবৰ্ষৰ মনোনয়ন, ৰাজ্যৰ বিভিন্ন ঠাইত আবকাৰী আৰু আৰক্ষী বিভাগৰ অবৈধ সুৰা জব্দ আৰু বিনষ্টকৰণ, আৰু মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ভাৰতৰ ইউএইৰ বিৰুদ্ধে 78 ৰাণত জয়লাভ। বাংলাদেশত চলি থকা হিংসাম্মক প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ছাত্ৰ ছাত্ৰীৰ দেশলৈ উভতনি যাত্ৰা অব্যাহত আছে। বাংলাদেশৰ ঢাকা, মানিকগঞ্জ, বগুৰাকে ধৰি বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত ধুবুৰী জিলাৰ ছাত্ৰ ছাত্ৰীসকলো সুকলমে ঘৰলৈ প্ৰত্যাৱৰ্তন কৰিছে। আজিলৈকে ধুবুৰী আৰু গৌৰীপুৰত মুঠ 6 জন ছাত্ৰ ছাত্ৰী ভাৰতীয় উচ্চায়ুক্তৰ উদ্যোগত ঘূৰাই অনা হৈছে। একেদৰে শিৱসাগৰ জিলাৰো 1 জন ছাত্ৰ হিংসাম্মক পৰিস্থিতিৰ মাজেৰে ঘূৰি আহিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে শেহতীয়াকৈ ৰাজ্যৰ 15জনীয়া ছাত্ৰ ছাত্ৰীৰ এটা দল বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত সুকলমে দেশলৈ ঘূৰি আহিবলৈ সমৰ্থ হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দিয়া তথ্য অনুযায়ী ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তৰ লগতে চট্টগ্ৰাম, ৰাজশাহী, চিলেট আৰু খুলনাত থকা সহকাৰী উচ্চায়ুক্তই ভাৰতীয় নাগৰিকসকলক দেশলৈ ঘূৰি অহাত সহায় কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দিয়া বিবৃতি অনুযায়ী স্থানীয় কৰ্তৃপক্ষৰ সহযোগত উচ্চায়ুক্ত আৰু সহকাৰী উচ্চায়ুক্তসকলে ভাৰত বাংলাদেশৰ সীমান্ত পাৰ কৰি ভাৰতীয় নাগৰিকসকলৰ নিৰাপদ যাত্ৰা সুনিশ্চিত কৰিছে। ইয়াৰ বাবে মন্ত্ৰালয়ে সামৰিক বিমান পৰিবহন, বন্দৰ আৰু সীমা সুৰক্ষা বাহিনীৰ কৰ্তৃপক্ষৰ সহযোগিতাত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যৰ ভাৰত বাংলাদেশ সীমান্তৰ কৰিমগঞ্জ সুতাৰকান্দি সংহত পহৰা চকীৰ জৰিয়তেও 41গৰাকী ভাৰতীয় ছাত্ৰ ছাত্ৰী বাংলাদেশৰ পৰা স্বদেশলৈ উভতি আহিছে। কৰিমগঞ্জ জিলা প্ৰশাসনে পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ আৰু বাংলাদেশৰ পৰা অহা ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলৰ বিষয়টো তদাৰক কৰিবলৈ এজন দণ্ডাধীশক দায়িত্ব অৰ্পণ কৰিছে। আনহাতে ত্ৰিপুৰা বাংলাদেশ সীমান্ত সুৰক্ষা চকীৰে প্ৰায় 370গৰাকী ছাত্ৰ ছাত্ৰীক ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিছে বুলি সীমা সুৰক্ষা বলে জানিবলৈ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া 7 বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব ঐতিহ্য সমিতিৰ 46সংখ্যক অধিৱেশন মুকলি কৰিব। ভাৰতত প্ৰথমবাৰলৈ আয়োজন কৰা বিশ্ব ঐতিহ্য সমিতিৰ এই অধিৱেশনখন 31 জুলাই সামৰণি পৰিব। অধিৱেশনত বৰ্তমানৰ 124টা বিশ্ব ঐতিহ্যক্ষেত্ৰ সম্পদ সংৰক্ষণৰ স্থিতিৰ প্ৰতিবেদন, আন্তঃৰাষ্ট্ৰীয় সাহায্য আৰু বিশ্ব ঐতিহ্য পুঁজিৰ ব্যৱহাৰ আদিৰ বিষয়েও আলোচনা কৰা হ'ব। অধিৱেশনত 150খন দেশৰ 2000তকৈ অধিক আন্তঃৰাষ্ট্ৰীয় আৰু দেশীয় প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। এই বাৰ্ষিক অধিৱেশনত বিশ্ব ঐতিহ্যৰ সৈতে জড়িত সকলো বিষয়ৰ আলোচনাৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হ'বলগীয়া স্থানসমূহৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। বৈঠকৰ সময়ছোৱাত বিশ্ব ঐতিহ্য তালিকাত নতুন স্থান মনোনীত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে এই বৰ্ষত ভাৰতবৰ্ষই আহোম শাসনকালৰ গৌৰৱোজ্জ্বল ঐতিহ্য চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভৰ বাবে মনোনয়ন কৰিছে। ৰাজ্য সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই এই অধিৱেশনত অসমক প্ৰতিনিধিত্ব কৰিব। ইফালে ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা বিশ্ব ঐতিহ্য সমিতিৰ অধিৱেশনত চৰাইদেউ মৈদামৰ সম্ভাব্য স্বীকৃতিৰ পৰিপ্ৰেক্ষিতত আজি চৰাইদেউত স্থানীয় ৰাইজে উৎসৱমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰে। মৈদাম ক্ষেত্ৰৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ আশাৰে স্থানীয় ৰাইজে উপৰি পুৰুষৰ ওচৰত প্ৰাৰ্থনা কৰি বন্তি প্ৰজ্বলন কৰে। অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ গোচৰৰ কাইলৈ বিশেষ ন্যায়াধীশৰ আদালতে ৰায় দিব। দীৰ্ঘদিন ধৰি চলা শুনানিৰ অন্তত কাইলৈ পুৱা 10:30 বজাত গোচৰটোৰ ৰায়দানৰ দিন ধাৰ্য কৰা হৈছে। গোচৰটোত মুঠ 43জন অভিযুক্তৰ নাম সাঙুৰ খাই আছে। উল্লেখ যে ৰাকেশ কুমাৰ পাল অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকাৰ সময়ত কৃষি উন্নয়ন বিষয়া নিযুক্তিৰ নামত ধনৰ লেনদেন হোৱাৰ অভিযোগ তুলি 2017 চনত এগৰাকী প্ৰাৰ্থীয়ে ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছিল। এই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ ভিত্তিতে ৰাকেশ পালসহ কেইবাজনো অভিযুক্তক ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু দীৰ্ঘদিন ধৰি আদালতে বিভিন্ন পক্ষৰ ভাষ্য গ্ৰহণ কৰাৰ অন্তত কাইলৈ গোচৰটোৰ ৰায় দিব। ৰাজ্যৰ বিভিন্ন ঠাইত আবকাৰী আৰু আৰক্ষী বিভাগে অবৈধ সুৰা জব্দ কৰাৰ লগতে বিনষ্ট কৰে। বাক্সা জিলাৰ অন্তৰ্গত চিমলা আৰক্ষী থানাই জব্দ কৰা বৃহৎ পৰিমাণৰ অবৈধ সুৰা হজোৱাৰ পটানিৰ পাৰত ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ উপস্থিতিত নষ্ট কৰা হয়। উল্লেখযোগ্য যে চলিত বৰ্ষত চিমলা আৰক্ষী থানাই জিলাখনৰ বিভিন্ন স্থানৰ পৰা 2.5 লাখতকৈ অধিক টকাৰ সুৰা জব্দ কৰিছিল। একেদৰে ওদালগুৰিতো আবকাৰী অধীক্ষকৰ তত্বাৱধানত প্ৰায় 3 কোটি মূল্যৰ অবৈধ সুৰা পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডত নষ্ট কৰা হয়। অবৈধ সুৰাৰ এই জব্দৰ নষ্ট প্ৰক্ৰিয়া সন্দৰ্ভত ওদালগুৰি আৰক্ষীয়ে মুঠ 55টা গোচৰ পঞ্জীয়ন কৰিছে। কৰিমগঞ্জকে ধৰি ৰাজ্যৰ 3খন জিলাত ঔদ্যোগিক উদ্যান নিৰ্মাণৰ প্ৰকল্পত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। কৰিমগঞ্জত পাথাৰকান্দি অঞ্চলত এখন উদ্যান গঢ়ি তোলা হ'ব। পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন দোপালে এই সন্দৰ্ভত চৰকাৰৰ পদক্ষেপৰ শলাগ লৈ কয় যে এই প্ৰকল্পৰ ফলত অঞ্চলটোত 5,00,000 নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিব। উদ্যানখনে অঞ্চলটোৰ অৰ্থনীতিৰ ব্যাপক পৰিৱৰ্তন ঘটাব বুলি বিধায়কজনে মন্তব্য কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূবৰ মুঠ 12টা স্থানত ঔদ্যোগিক উদ্যান প্ৰকল্পৰ অনুমোদন জনাইছে। বিশিষ্ট লেখক সাংবাদিক পবিত্ৰ বৰাক আজি অসম সাহিত্য সভাই জয়সিং হানছে স্মাৰক বঁটা প্ৰদান কৰে। এই উপলক্ষে কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সহযোগত আয়োজন কৰা এটা অনুষ্ঠানত সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকাই পৌৰহিত্য কৰে। বঁটা বিতৰণী অনুষ্ঠানত বঁটাপ্ৰাপক পবিত্ৰ বৰাক এটা গ্ৰন্থৰ টোপোলা জাতি আৰু প্ৰশস্তি পত্ৰেৰে প্ৰাক্তন সভাপতি ৰংবং টেৰঙে সম্বৰ্ধনা জনায়। ইয়াৰ লগতে বিশিষ্ট সাহিত্যিকগৰাকীয়ে জয়সিং হানছে স্মাৰক বঁটাৰ ইতিবৃত্তৰ লগতে ইতিপূৰ্বে এই বঁটা লাভ কৰাসকলক চমু পৰিস্থিতি সম্বলিত স্মৰণিকা উন্মোচন কৰে। অনুষ্ঠানত বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে অসম সাহিত্য সভাৰ মাহেকীয়া পত্ৰিকাখন উন্মোচন কৰে। অনুষ্ঠানত বিধায়ক বিদ্যা সিং ইংলেণ্ড, কাৰ্বি সাহিত্য সভাৰ সভাপতি কামসিং হানছেকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্মীনন্দন বৰা সোঁৱৰণী তৃতীয় স্মাৰক বক্তৃতা মৰিগাঁও জিলাৰ জাগীৰোড মহাবিদ্যালয়ত অনুষ্ঠিত হয়। ডঃ লক্ষ্মীনন্দন বৰা স্মাৰক ন্যাসৰ উদ্যোগত অনুষ্ঠিত বক্তৃতা অনুষ্ঠানটো বিশিষ্ট তিৱা নৃত্যশিল্পী নাদিৰাম দেউৰীয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই স্মাৰক বক্তৃতাৰ আৰম্ভণি বক্তৃতা প্ৰদান কৰাৰ পাছত শংকৰী সাহিত্যৰ বিশিষ্ট গৱেষক ডঃ সঞ্জীৱ কুমাৰ বৰকাকতিয়ে লক্ষ্মীনন্দন বৰাৰ কৃতি বিষয়ত মূল ভাষণ প্ৰদান কৰে। সভাত কটন বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰী দুগৰাকীক ডঃ লক্ষ্মীনন্দন বৰা পাৰদৰ্শিতা বঁটা প্ৰদান কৰা হয়। হ'ব অসম টুৰিষ্ট গাইড এছ'চিয়েচনৰ প্ৰথম বাৰ্ষিক অধিৱেশন আজি শিৱসাগৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। অনুষ্ঠানত ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্যসমূহৰ ভালেসংখ্যক টুৰিষ্ট গাইডে অংশগ্ৰহণ কৰে। শিৱসাগৰ টুৰিষ্ট গাইডৰ সভাপতি গৌতম ভিলাই আজিৰ অনুষ্ঠানে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত এই অধিৱেশনৰ কাৰ্যসূচীয়ে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে। অধিৱেশনত শিৱসাগৰৰ বিভিন্ন পৰ্যটনস্থলীসমূহৰ গাইডসকলক বেতন বৰ্ণনা দিয়াৰ লগতে তথ্যচিত্ৰ আৰু পৰ্যটন সম্পৰ্কীয় তথ্য প্ৰদান কৰা হয়। এই উপলক্ষে আয়োজিত মুকলি সভাত বিশিষ্ট প্ৰকৃতিবিদ যাদৱ পায়ঙকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সৰ্বসম কোচৰাজবংশী উন্নয়ন পৰিষদৰ সৌজন্যত ঢকুৱাখনা জিলা সন্মিলনীৰ সহযোগত আয়োজিত কোচৰাজবংশী জনগোষ্ঠীয় নৃত্য গীতৰ সাতদিনীয়া কৰ্মশালাৰ আজি সামৰণি পৰে। মৰণৈ গাঁও পঞ্চায়তত কাৰ্যালয়ত অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ কাৰ্যসূচীত বিশ্বেলাৰৰ প্ৰতিমূৰ্তিত সদৌসম কোচৰাজবংশী উন্নয়ন পৰিষদৰ সদস্য ধৰণী বৰুৱাই মাল্যাৰ্পণ কৰে। অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি বিধায়ক নৱ কুমাৰ দলেই এনে নৃত্য গীতৰ কৰ্মশালাই জাতীয় কৃষ্টিৰ বিকাশত সহায়ক হ'ব বুলি উল্লেখ কৰে। সাতদিনীয়া কৰ্মশালাত কোকৰাঝাৰৰ শিল্পী দিলীপ ৰয়, বঙাইগাঁৱৰ ৰশ্মি দাসৰ নেতৃত্বত কোচবিহাৰ, কোকৰাঝাৰ আৰু বঙাইগাঁৱৰ পৰা অহা এটা অভিজ্ঞ শিল্পীৰ দলে 150 প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰে। প্ৰশিক্ষাৰ্থীসকলে কৰ্মশালাৰ সামৰণি উপলক্ষে তিনিটাকৈ ভিন্ন শৈলীৰ কোচৰাজবংশী নৃত্যও পৰিৱেশন কৰে।
तारीख पर तारीख युग का हो गया अंत, न्यायिक प्रक्रिया के लिए समय सीमा तय, भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू, आजाद भारत के अपने कानून।
हलोटिया छात्र संघर उद्योगत जागिरोडर कला मंदिर तिवा जातीय अभिवर्तन अनुष्ठित है। तिवा जातीय समस्या सन्दर्भ अहम सरकार भूमिका विषय अभिवर्तन आलोचना कर বিশিষ্ট তিৱা সাহিত্যিক নীলেশ্বৰ পাটৰে আদৰণি ভাষণ প্ৰদান কৰা অভিৱৰ্তনখনত তিৱা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ৰিমল আমচিয়ে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে। অভিৱৰ্তনত তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যকৰী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ আৰু কাৰ্যকৰী সদস্য প্ৰণৱজ্যোতি মশ্ৰমে আমন্ত্ৰিত অতিথি হিচাপে বক্তব্য আগবঢ়ায়। অভিৱৰ্তনত তিৱা জনগোষ্ঠীৰ ৰাজনৈতিক, আৰ্থ সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক আদি বিভিন্ন বিষয়ত পৰ্যালোচনা কৰি অনাগত দিনৰ কাৰ্যপন্থা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হয়। মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ভাৰতে UAE-ক 78 ৰাণত পৰাস্ত কৰে। শ্ৰীলংকাৰ তাম্বুলাত অনুষ্ঠিত খেলখনত UAE-এ টছত জিকি ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। ভাৰতে নিৰ্ধাৰিত বিশ্বভাৰত 5টা উইকেট হেৰুৱাই 201 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ অধিনায়ক হৰমনপ্ৰীত কৌৰে 66 ৰাণ আৰু উইকেট কিপাৰ ৰিচা ঘোষে 64 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত 202 ৰাণৰ বিজয়লক্ষ্য অনুসৰণ কৰি UAE-এ নিৰ্ধাৰিত বিশ্বভাৰত 7টা উইকেট হেৰুৱাই 123 ৰাণে কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে শৃংখলাত ভাৰতীয় মহিলা দলটোৱে এতিয়ালৈ 4 পইণ্ট লাভ কৰি আগবাঢ়ি আছে। বিগত সপ্তাহত আকাশবাণীৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰা বাতৰিসমূহৰ চমু অৱলোকন গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীৰ পৰা।
দেশত বায়ুবান ৰোধৰ পদক্ষেপ সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থাৰ জৰিয়তে অসমৰ শীৰ্ষস্থান লাভ, ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হোৱা, ৰাজ্যৰ বহুকেইখন জিলাত জাপানীজ এনচেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ, ৰাজ্য চৰকাৰে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পাঠ্যক্ৰম তথা প্ৰশ্নকাকতৰ আৰ্হি ঘোষণা কৰা, অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষণা কৰা ভাৰতীয় মহিলা এই দলত অসমৰ উমা ছেত্ৰীৰ স্থান লাভকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে বিগত সপ্তাহৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰে। দেশত বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুটা সংস্থাই চলোৱা জৰীপ অনুসৰি অসমৰ বাল্য বিবাহ ৰোধৰ পদক্ষেপ লোৱাৰ ক্ষেত্ৰত শীৰ্ষস্থানৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে। ইণ্ডিয়া চাইল্ড প্ৰটেকচন আৰু বাল্য বিবাহমুক্ত ভাৰত নামৰ সংস্থা দুটাই কৰা সমীক্ষাৰ অন্তত যোৱা দুসপ্তাহত প্ৰকাশিত প্ৰতিবেদন অনুসৰি অসমত 81% বাল্য বিবাহ ৰোধ হৈছে। দেশৰ ভিতৰতে আদৰ্শ দাঙি ধৰা অসম চৰকাৰৰ আৰ্হি গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অন্য ৰাজ্যসমূহকো আহান জনায়। নতুন দিল্লীত প্ৰকাশিত টুৱৰ্ডছ জাষ্টিছ শীৰ্ষক প্ৰতিবেদনত অসমৰ বাল্য বিবাহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ নীতিৰ প্ৰশংসা কৰা হয়। ৰাজ্যৰ বান পৰিস্থিতিৰ যোৱা দুসপ্তাহত ভালেখিনি উন্নত হয়। চৰকাৰৰ তৰফৰ পৰা বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পৰ্যাপ্ত সামগ্ৰী তথা সেৱাৰ যোগান সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে যোৱা দুসপ্তাহত পুনৰ নিৰ্দেশ দিয়ে। লগতে পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় ঘাইপথৰ কাজিৰঙা অংশৰ মাজেৰে যান বাহন চলাচলৰ পুনৰ অনুমতি প্ৰদান কৰা হয়। বানৰ পাছত সকলো তথা হাঁহ কুকুৰাৰ ৰোগৰ পৰা ৰক্ষা কৰিবলৈ যাৱতীয় নিৰীক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল কুমাৰে পশুপালন বিভাগক নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰে 1,00,000 নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে যশোৰ দেশখনত 41 প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। ইয়াৰে 22 উচ্চ শিক্ষা সঞ্চালকালয়, 12 কাৰিকৰী শিক্ষা সঞ্চালকালয় আৰু 7 ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত নিযুক্তি দিয়া হয়। যোৱা দুসপ্তাহতে ৰাজ্য চৰকাৰে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পাঠ্যক্ৰম আৰু প্ৰশ্নৰ আৰ্হি প্ৰকাশ কৰে। উভয় পৰীক্ষাতে প্ৰতিটো ভুল উত্তৰৰ বাবদ 0.25 নম্বৰ কটা যাব বুলিও লগতে প্ৰকাশ কৰা হয়। বানৰ পাছতে ৰাজ্যৰ কেইবাখনো জিলাত যোৱা দুসপ্তাহত জাপানিজ এনচেফেলাইটিছ আৰু জাপানিজ এনচেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটে। এই ৰোগত আক্ৰান্ত হৈ কেইবাজনো লোকে প্ৰাণ হেৰুওৱাৰ লগতে বহুকেইজনক চিকিৎসালয়ত ভৰ্তি কৰা হয়। স্বাস্থ্য বিভাগে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে সকলোকে সজাগ হবলৈ আহান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা শুকুৰবাৰে আনুষ্ঠানিকভাৱে অমৃত বৃক্ষ আন্দোলন 2.0 মুকলি কৰে। অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণত অহা 1-10 আগষ্টলৈ ৰাজ্যত 3 কোটি গছপুলি ৰোপণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ লগতে 1 কোটি গছপুলি প্ৰতিস্থাপনৰ বাবে সংৰক্ষণ কৰি ৰখা হ'ব বুলিও ডঃ শৰ্মাই উল্লেখ কৰে। বৰাক উপত্যকাৰ 3খন জিলাৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি জিলাকেইখনত প্ৰতিমাহে 2 মন্ত্ৰী 3 উপস্থিত থাকিব বুলি যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসমৰ উমা ছেত্ৰীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে যোৱা দুসপ্তাহত ঘোষণা কৰা ভাৰতৰ মহিলা এই দলত স্থান লাভ কৰে। T20 এদিনীয়া আৰু 4-দিনীয়া খেলৰ বাবে ঘোষণা কৰা দলত উমাই প্ৰথম পচন্দ উইকেট ৰক্ষক বেটাৰ ৰূপে স্থান লাভ কৰে। এই আছিল বিগত সপ্তাহত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰা প্ৰধান বাতৰিসমূহত চমু অৱলোকন।
নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত এই কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য তথা পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে লক্ষ্য লোৱা হৈছে। বাংলাদেশত চলি থকা হিংসাম্মক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ছাত্ৰ ছাত্ৰীৰ দেশলৈ উভতনি যাত্ৰা অব্যাহত, অসম আৰু ত্ৰিপুৰা সীমান্ত স্থলপথেৰে বোজনসংখ্যক বিদ্যাৰ্থীৰ প্ৰত্যাৱৰ্তন, আজিৰ পৰা নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব ঐতিহ্য সমিতিৰ 46সংখ্যক অধিৱেশন, চৰাইদেউ মৈদাম ক্ষেত্ৰত বিশ্ব ঐতিহ্য তালিকাত স্থান লাভৰ বাবে ভাৰতবৰ্ষৰ মনোনয়ন, ৰাজ্যৰ বিভিন্ন ঠাইত আবকাৰী আৰু আৰক্ষী বিভাগৰ অবৈধ সুৰা জব্দ আৰু বিনষ্টকৰণ, আৰু মহিলাৰ এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ভাৰতৰ UAE বিৰুদ্ধে 78 জয়লাভ। আজিৰ অঞ্চলাঞ্চলিক বাতৰি ইমানেই।